আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ বাবে চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগৰ ভিন্নজনৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰে। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে 3 নৱেম্বৰৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছিল। আজি বিয়লি 4 বজা পৰ্যন্ত ন্যায়িক আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বহুকেইটা দল সংগঠন তথা কেইবাগৰাকীও ব্যক্তিসহ মুঠ 39খন শপতনামা তথা সাক্ষ্য গ্ৰহণ কৰে। ন্যায়িক আয়োগে 3 নৱেম্বৰৰ পৰা আজিৰ দিনটোলৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তথ্য দাখিলৰ বাবে সময়সীমা বান্ধি দিছিল। আজি অন্তিম দিনটোত শিলচৰৰ গৱেষক ছাত্ৰ অসীম হাজৰিকা, কৃষক মুক্তি সংগ্ৰামৰ সমিতিৰ প্ৰতিনিধি, যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, বজালীৰ এজন প্ৰাক্তন সৈনিকৰ লগতে প্ৰাঞ্জল শৰ্মা আৰু ঋত্বিক শইকীয়া নামৰ এজন লোকে শপতনামা দাখিল কৰে। ন্যায়িক আয়োগত আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৈতে ৰিতম সিঙে অন্তিমখন শপতনামা দাখিল কৰে। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধানত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমাৰোহ আজি অনুষ্ঠিত হয়। মাজুলী মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই সমাৰোহত বিজ্ঞানৰ আৰ্হি, আকস্মিক বক্তৃতা, চিত্ৰাংকন আৰু ধাৰণা প্ৰতিযোগিতাত ইতিমধ্যে খণ্ড পৰ্যায়ত নিৰ্বাচিত 40জনৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত জিলা পৰ্যায়লৈ নিৰ্বাচিত হোৱা ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। আজি যোগীজান ব্লকৰ অন্তৰ্গত শিক্ষাখণ্ডৰ টিচিং লাৰ্ণিং মেটেৰিয়েল চমুকৈ TLM প্ৰদৰ্শনীৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। হোজাই চহৰ নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত TLMৰ প্ৰদৰ্শনী প্ৰতিযোগিতাখন যোগীজান ব্লকৰ অন্তৰ্গত শিক্ষাখণ্ডৰ 39 মণ্ডলৰ বিদ্যালয়সমূহে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 6গৰাকী শিক্ষকক উন্নত মানৰ প্ৰদৰ্শনৰ বাবে পুৰস্কৃত কৰা হয়। উল্লেখযোগ্য যে এই প্ৰদৰ্শনীৰ পৰাই পৰৱৰ্তী সময়ত জিলাভিত্তিত হ'বলগীয়া প্ৰতিযোগিতাৰ বাবে বাছনি কৰা হ'ব বুলি যোগীজান ব্লকৰ অন্তৰ্গত শিক্ষাখণ্ডৰ বিষয়াগৰাকীয়ে জনাইছে। এই প্ৰদৰ্শনীত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদানৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি প্ৰদৰ্শনৰ দিহা কৰে। এই প্ৰতিযোগিতাই ছাত্ৰ ছাত্ৰীসকলৰ সৃষ্টিশীলতা আৰু বিভিন্ন বিষয় সন্দৰ্ভত তেওঁলোকৰ জ্ঞানৰ গভীৰতা প্ৰদৰ্শন কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছে। যোৰহাট জিলাৰ কেইবাখনো সুলভ মূল্যৰ দোকানত আজি বিভাগীয় পৰীক্ষণ কাৰ্য চলোৱা হয়। জিলাখনৰ বৈধ পৰিমাপ বিভাগৰ বিষয়াই বিভিন্ন সুলভ মূল্যৰ দোকানৰ ওজন যন্ত্ৰৰ পৰীক্ষণ কৰে। ইয়াৰ জৰিয়তে গ্ৰাহকে সঠিক পৰিমাণৰ সামগ্ৰী লাভ কৰিব বুলি আশা কৰা হৈছে। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ ক্ষেত্ৰত কালিৰে পৰা দুদিনীয়াকৈ ডিব্ৰুগড় জিলাৰ 6টা সমষ্টিত BLO পৰ্যবেক্ষক আৰু AERO নিৰ্বাচনী বিষয়াক প্ৰাঞ্জিল গগৈয়ে পৰীক্ষণ দিয়ে। চাবুৱাৰ DDR মহাবিদ্যালয়, ডিব্ৰুগড় আৰু খোৱাং সমষ্টিৰ বাবে ডিব্ৰুগড় জিলা পুথিভঁৰাল, দুলিয়াজান সমষ্টিৰ বাবে দুলিয়াজান মহাবিদ্যালয়, টিংখাং সমষ্টিৰ বাবে টিংখাং মহাবিদ্যালয়, নাহৰকটীয়া সমষ্টিৰ বাবে ধাদুমীয়া গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰশিক্ষণ প্ৰদান কৰা হয়। 68 সংখ্যক আকাশবাণীৰ সংগীত সন্মিলন কাইলৈ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সন্ধিয়া 6 বজাত আৰম্ভ হ'বলগীয়া এই সন্মিলনত বিখ্যাত শিল্পী মনোজ বৰুৱাই বেহেলা বাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে লোকগীত পৰিৱেশন কৰিব। ঐতিহ্যমণ্ডিত ভাৰতীয় সংগীত ধাৰাক বিশেষকৈ শাস্ত্ৰীয় সংগীত, লঘু শাস্ত্ৰীয় আৰু লোক সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে প্ৰচাৰ ভাৰতীৰ উদ্যোগত 1954চনৰে পৰা দেশৰ বিভিন্ন স্থানত আকাশবাণী সংগীত সন্মিলনৰ আয়োজন কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ 10 কিলোৱাট শক্তিসম্পন্ন FM ট্ৰান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে কালিৰে পৰা ইয়াৰ প্ৰচাৰণ বন্ধ ৰখা হৈছে। বিকল্প ব্যৱস্থা হিচাপে বৰ্তমান 100 ৱাট শক্তিসম্পন্ন আন এটা ট্ৰান্সমিটাৰৰ পৰা FM মোডত অনুষ্ঠানসূচী প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা আকাশবাণী আৰু গুৱাহাটীৰ আটাইকেইটা ব্যক্তিগত FM ট্ৰান্সমিটাৰৰ এণ্টেনাত উন্নীতকৰণৰ বাবে অহা 24 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ মাজনিশা 12 বজাৰ পৰা পুৱা 6 বজালৈ প্ৰচাৰণ বন্ধ কৰা হ'ব। 28 নৱেম্বৰৰ পৰা গুৱাহাটী আৰু ইয়াৰ ওচৰ পাজৰৰ শ্ৰোতাসকলে সকলো FM কেন্দ্ৰৰ অনুষ্ঠানসমূহ এতিয়াতকৈ অধিক শক্তিশালী ৰূপত শুনিব পাৰিব বুলি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখাৰ উপসঞ্চালক প্ৰধানে জনাইছে। ডিব্ৰুগড় আৰক্ষী ছাউনীত এপল' হস্পিটেল তথ্য কেন্দ্ৰ, এপল' স্পেচিয়েলিটি হস্পিটেল টাইনামবেণ্ড চেন্নাইৰ সহযোগত আৰক্ষীৰ বাবে এটা আজি বিনামূলীয়া হৃদৰোগ সম্পৰ্কীয় শিবিৰ আয়োজন কৰা হয়। এই বিনামূলীয়া শিবিৰত চেন্নাই হাস্পতালৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডঃ বিবেকান মনোহৰণে হৃদৰোগৰ বিভিন্ন দিশৰ চিকিৎসা প্ৰদান কৰে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।